প্ৰথম ৰাজাৱলী আঠ অধ্যায় চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা। পাছত চলোমনে দাউদৰ নগৰ অৰ্থাৎ চিয়োনৰ পৰা জিহুৱাৰ নিয়ম চন্দুক আনিবৰ কাৰণে ইজৰাইলৰ পৰিচাৰকসকলক আৰু ফৈদৰ প্ৰধান লোকসকলক, ইজৰাইলৰ সন্তানসকলৰ পিতৃবংশৰ বিষয়াসকলক জিৰচালেমলৈ আহ্বান কৰিলে আৰু তেওঁৰ সন্মুখত গোট খুৱালে। তাতে এথানি নামেৰে সপ্তম মাহৰ উৎসৱৰ সময়ত ইজৰাইলৰ সকলো লোক চলোমন ৰজাৰ ওচৰলৈ আহি একগোট হৈছিল। তাৰ পাছত ইজৰাইলৰ পৰিচাৰকসকল আহিল আৰু পুৰোহিতসকলে নিয়ম চন্দুক তুলি ল'লে। তেওঁলোকে জিহুৱাৰ নিয়ম চন্দুক, সাক্ষাৎ কৰাৰ তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তুবোৰ আনিলে। এই সকলো বস্তু পুৰোহিত আৰু লেবিয়াসকলে আনিলে। তেতিয়া চলোমন ৰজাৰ সৈতে ইজৰাইলৰ গোটেই লোকসকলে নিয়ম চন্দুকৰ আগত অসংখ্য ভেড়া আৰু গৰু আদি বলিদান কৰিছিল। পুৰোহিতসকলে জিহুৱাৰ নিয়ম চন্দুক গৃহ অন্তঃস্থানলৈ অৰ্থাৎ মহাপবিত্ৰ স্থানলৈ লৈ গৈ কৰূপ দুটাৰ ডেউকাৰ তলত তাৰ নিজৰ স্থায়ীত স্থাপন কৰিছিল, কিয়নো কৰূপ দুটাই নিয়ম চন্দুকৰ ঠাই ওপৰত ডেউকা মেলি আছিল আৰু কৰূপ দুটাই নিয়ম চন্দুক আৰু তাৰ কাণমাৰি ঢাকি ধৰি আছিল। সেই দুডাল কাণমাৰি ইমান দীঘল যে তাৰ মূৰ অন্তঃস্থানৰ সন্মুখত থকা পবিত্ৰ স্থানৰ পৰা দেখা যায়, কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়। সেইবোৰ আজিলৈকে সেই ঠাইত আছে। মিছৰ দেশৰ পৰা ইজৰাইলৰ সন্তানসকল ওলাই অহা কালত জিহুৱাই তেওঁলোকে সৈতে এটি নিয়ম স্থাপন কৰা সময়ত হোৰেব পৰ্বতত মুচিয়ে নিয়ম চন্দুকৰ ভিতৰত যি দুখন শিলৰ ফলি ৰাখিছিল তাৰ বাহিৰে তাত আৰু একো নাছিল। পাছত পুৰোহিতসকলে পবিত্ৰ স্থানৰ পৰা ওলাই আহোঁতে জিহুৱাৰ গৃহ মেঘেৰে এনেকৈ পৰিপূৰ্ণ হৈছিল যে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হৈ থাকিব নোৱাৰা হৈছিল, কিয়নো জিহুৱাৰ গৃহ জিহুৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হৈছিল। তেতিয়া চলোমনে ক'লে, জিহুৱাই এইদৰে কৈছে বোলে, তেওঁ ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে, কিন্তু মই সঁচাকৈয়েই তোমাৰ বাবে সাজিলোঁ এটা বাস কৰা গৃহ, এইয়ে যুগে যুগে তোমাৰ বাসস্থান হ'ব। ইজৰাইলৰ গোটেই সমাজ থিয় হৈ থাকোঁতে ৰজাই এইদৰে গোটেই সমাজলৈ চাই আশীৰ্বাদ কৰিছিল। তেওঁ আৰু ক'লে, ইজৰাইলৰ ঈশ্বৰ জিহুৱা ধন্য হওক, কিয়নো তেওঁ মোৰ পিতৃ দাউদক নিজ মুখেৰে কথা কৈছিল আৰু নিজ হাতেৰে এই বাক্য সিদ্ধও কৰিছিল আৰু কৈছিল যে মোৰ প্ৰজা ইজৰাইলসকলক মিছৰৰ পৰা উলিয়াই অনা দিনৰে পৰা মই মোৰ নাম ৰাখিবৰ বাবে গৃহ নিৰ্মাণ কৰিবলৈ ইজৰাইলৰ আটাই ফৈদৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই, কিন্তু মোৰ প্ৰজা ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ দাউদক মনোনীত কৰিলোঁ আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ মোৰ পিতৃ দাউদৰ মন আছিল। কিন্তু জিহুৱাই মোৰ পিতৃ দাউদক ক'লে, মোৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ তুমি মন কৰিছা, ভাল কৰিছা, তথাপি তুমি সেই গৃহ নিৰ্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ উৰুষত যি পুত্ৰ জন্মিব তেওঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ সাজিব। এই বাক্য জিহুৱাই কৈছিল আৰু তেওঁ তাক হামফলো কৰিছিল, কিয়নো জিহুৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দাউদৰ পদত নিযুক্ত হৈ আৰু ইজৰাইলৰ সিংহাসনৰ ওপৰত বহি ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্মাণ কৰিলোঁ। আৰু জিহুৱাই আমাৰ পূৰ্বপুৰুষসকলক মিছৰ দেশৰ পৰা উলিয়াই অনা কালত তেওঁলোকৰ সৈতে কৰা নিয়মটি থকা যি নিয়ম চন্দুক তাৰ বাবে মই ইয়াত এটা ঠাই যুগুত কৰিলোঁ। চলোমনে ইজৰাইলৰ গোটেই সমাজৰ সাক্ষাতে জিহুৱাৰ যজ্ঞবেদী আগত থিয় হৈ স্বৰ্গ ফাললৈ হাত মেলিলে। তেওঁ ক'লে, হে ইজৰাইলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই, আৰু সকলো হৃদয়ে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাসসকললৈ আপুনি দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা। আপোনাৰ দাস মোৰ পিতৃ দাউদলৈ আপুনি যি প্ৰতিজ্ঞা কৰিছিল তাক আপুনি তেওঁলৈ পালন কৰিলে। এনেকি আপুনি নিজ মুখেৰে কৈ আজিৰ দৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে। এই হেতুকে এতিয়া হে ইজৰাইলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দাউদক কৈছিল, তুমি মোৰ আগত যেনেকৈ চলিছা সেইদৰে যদি তোমাৰ সন্তানসকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহ'লে মোৰ দৃষ্টিত ইজৰাইলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ'ব। এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক। এতিয়া হে ইজৰাইলৰ ঈশ্বৰ, মই বিনয় কৰোঁ, আপোনাৰ দাস মোৰ পিতৃ দাউদক আপুনি যি বাক্য কৈছিল সেয়ে হামফল হওক। কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত বাস কৰিবনে? চাওক, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্মাণ কৰা গৃহই জানো পাৰিব? তথাপি এই নিমিত্তে আপোনাৰ দাসে এই ঠাই ফাললৈ মুখ কৰি কৰা প্ৰাৰ্থনা শুনিবলৈ আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু মিনতি গ্ৰহণ কৰি আপোনাৰ দাসে আজি আপোনাৰ আগত কৰা কাটৰুক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক। হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাকক, যিদৰে আপুনি কৈছিল বোলে মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ'ব, যাতে যিসকলে সেই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব সেই নিবেদন আপোনালৈ শুনা যাব। সেয়েহে যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইজৰাইলে এই ঠাই ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ মিনতিলৈ কাণ দিব। এনেকি আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু শুনি ক্ষমা কৰিব। কোনোৱে নিজ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক এক শপত খাবলৈ দিয়া যায় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ সন্মুখত শপত খায়, তেন্তে আপুনি স্বৰ্গত থাকি সেই নিবেদন শুনিব আৰু কাৰ্য কৰি আপোনাৰ দাগবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দোষী কৰি তেওঁ কৰ্মফল তেওঁ মূৰৰ ওপৰত দিব আৰু নিদোষীক নিদোষী কৰি তেওঁ ধাৰ্মিকতাৰ ফল তেওঁক দিব। আপোনাৰ প্ৰজা ইজৰাইলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ বাবে শত্ৰুৰ আগত পৰাজিত হৈ যদি আপোনাৰ ওচৰলৈ ঘূৰি আহে আৰু আপোনাৰ নাম স্বীকাৰ কৰি সেই গৃহত আপোনাৰ সন্মুখত প্ৰাৰ্থনা আৰু মিনতি কৰে, তেন্তে আপুনি স্বৰ্গত থাকি সেই প্ৰাৰ্থনা নিবেদন শুনি আপোনাৰ প্ৰজা ইজৰাইলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক উভতাই আনিব। লোকসকলে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে যেতিয়া আকাশ বন্ধ হৈ বৰষুণ নাইকিয়া হ'ব, তেতিয়া যদি তেওঁলোকে এই ঠাই ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে, আপোনাৰ নাম স্বীকাৰ কৰে আৰু আপুনি তেওঁলোকক দুখ দিয়াৰ সময়ত নিজ নিজ পাপৰ পৰা ঘূৰে, তেন্তে আপুনি স্বৰ্গত থাকি তাক শুনিব আৰু আপোনাৰ দাগবোৰৰ আৰু নিজ প্ৰজা ইজৰাইলৰ পাপ ক্ষমা কৰি তেওঁলোকে যাবলগীয়া সজপথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলক আধিপত্যৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব। দেশৰ মাজত যদি অকাল কি মহামাৰী হয়, শস্য কৰ্কটনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিংকি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুৱে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে, তেন্তে যিকোনোৱে আপদ বা ৰোগ হওক যদি কোনো মানুহে বা আপোনাৰ প্ৰজা ইজৰাইলৰ মাজৰ কোনো লোকে নিজ মনৰ পিয়া জানি এই গৃহৰ ফাললৈ নিজ হাত মেলে, তেন্তে তেওঁৰ যিকোনো প্ৰাৰ্থনা কি মিনতি হওক, আপুনি নিজ বাসস্থান স্বৰ্গত থাকি তাক শুনিব, ক্ষমা কৰিব আৰু কাৰ্য কৰি প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি কেৱল আপুনিহে আটাই মনুষ্য সন্তানসকলৰ মন জানে, তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব। আমাৰ পূৰ্বপুৰুষসকলক আপুনি দিয়া দেশত তেওঁলোকে জীয়াই থকা আটাই দিনত আপোনাক ভয় কৰিবৰ বাবেই ইয়াকে কৰিব। তদুপৰি আপোনাৰ প্ৰজা ইজৰাইলৰ লোকৰ মাজৰ নোহোৱা বিদেশী লোকে যেতিয়া আপোনাৰ নাম গুণ শুনি দূৰ দেশৰ পৰা আহিব, কিয়নো সিহঁতে আপোনাৰ মহান নাম, বলৱান হাত আৰু মেলা বাহুৰ কথা শুনিব আৰু আহি এই মন্দিৰৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব। তেতিয়া আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য কৰিব। আপোনাৰ প্ৰজা ইজৰাইলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত তাকো যেন জানিব। আৰু আপুনি আপোনাৰ প্ৰজাক যিকোনো বাটেদি পঠায়, সেই বাটেদি যদি তেওঁলোকে তেওঁলোকৰ শত্ৰুৱে সৈতে যুদ্ধ কৰিবলৈ ওলাই যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে মই সজা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে, তেন্তে আপুনি স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু মিনতি শুনিব আৰু তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব। ধৰি লওক তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে, কিয়নো পাপ নকৰা মানুহ কোনো নাই, আৰু আপুনি তেওঁলোকলৈ শুদ্ধ হৈ তেওঁলোকক যদি শত্ৰুৰ হাতত শুধাই দিয়ে আৰু তাতে যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা শত্ৰুৰ দেশলৈ লৈ যায়, তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰায় আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি আমি পাপ কৰিলোঁ, আমি অপথে গ'লো, আমি কুকৰ্ম কৰিলোঁ এইবুলি তেওঁলোকক বন্দী কৰি নিয়া তেওঁলোকৰ শত্ৰুৰ দেশত সকলো মনে সকলো চিতে আপোনালৈ উভতি আহে আৰু তেওঁলোকৰ ওপৰ পিতৃসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে, আপোনাৰ মনোনীত নগৰৰ ফালে আৰু আপোনাৰ নামৰ বাবে মই নিৰ্মাণ কৰা এই গৃহৰ ফালে মুখ কৰি যদি আপোনাৰ আগত প্ৰাৰ্থনা কৰে, তেন্তে আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু নিবেদন শুনিব আৰু তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব। আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব আৰু আপোনাৰ বিৰুদ্ধে কৰা তেওঁলোকৰ সকলো অপৰাধ ক্ষমা কৰিব। আৰু তেওঁলোকৰ বন্দী কৰি নিয়াসকলে যেন তেওঁলোকক দয়া কৰিব, এইকাৰণে তেওঁলোকলৈ তেওঁলোকৰ দয়া জন্মাব, কিয়নো তেওঁলোক লোহাৰ কুণ্ডস্বৰূপ, মিছৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য। আপোনাৰ দাস আৰু আপোনাৰ প্ৰজা ইজৰাইলী লোকসকলে যিকোনো সময়ত প্ৰাৰ্থনা কৰিব, সেই সময়ত তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবলৈ আপোনাৰ দাস আৰু আপোনাৰ প্ৰজাৰ সেই মিনতিলৈ আপোনাৰ চকু যেন মুকলি হৈ থাকে, এইকাৰণে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব, কিয়নো হে প্ৰভু যীহোৱা, আমাৰ ওপৰৰ পিতৃসকলক মিছৰ দেশৰ পৰা অনাকালত আপোনাৰ দাস মুচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ'বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়ে পৃথক কৰিলে। যীহোৱাৰ সন্মুখত এইদৰে প্ৰাৰ্থনা আৰু নিবেদন কৰাৰ পাছত চলোমনে যীহোৱাৰ যজ্ঞবেদীৰ সন্মুখত যেনেদৰে আঁঠুকাঢ়ি পৰি স্বৰ্গৰ ফালে চাই আছিল, সেইদৰে চাই থকাৰ পৰা তেওঁ উঠি থিয় হ'ল। তাৰ পাছত ইজৰাইলৰ গোটেই সমাজলৈ চাই আশীৰ্বাদ কৰি উচ্চ স্বৰে ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইজৰাইলক বিশ্ৰাম দিছে, সেই যিহুৱা ধন্য হওক। তেওঁ নিজ দাস মুচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ'ব দিয়া নাই। আৰু আমাৰ ঈশ্বৰ যিহুৱা যেনেকৈ আমাৰ ওপৰ পিতৃসকলৰ লগত আছিল, তেনেকৈ তেওঁ আমাৰো লগত থাকক, আমাক ত্যাগ নকৰক বা আমাক এৰি নাযাওক। তেওঁ সকলো পথত চলিবলৈ আৰু আমাৰ পূৰ্বপুৰুষসকলক দিয়া তেওঁ আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ আমাৰ মন নিজলৈ আকৰ্ষণ কৰক। আৰু যি সকলো কথাৰে মই যিহুৱাৰ আগত নিবেদন কৰিলোঁ, দিনে ৰাতিয়ে তেওঁ কাষ চাপা, যাতে দাসসকলৰ বাবে তেওঁ সহায় কৰিব আৰু দিনে দিনে যেনে প্ৰয়োজন তেনেকৈ তেওঁ নিজ দাস আৰু নিজ প্ৰজা ইজৰাইলৰ বিচাৰ নিষ্পত্তি কৰিব। যিহুৱাই যে ঈশ্বৰ, তেওঁ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ বাবে এই যি সকলো কথাৰ দ্বাৰাই মই যিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যিহুৱাৰ আগত উপস্থিত হৈ থাকক। এই হেতুকে আজিৰ দৰে তেওঁ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহুৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক। পাছত ৰজা আৰু তেওঁৰে সৈতে গোটেই ইজৰাইলে যিহুৱাৰ সাক্ষাতে বলিদান কৰিলে, আৰু চলোমনে যিহুৱাৰ উদ্দেশ্যে দিয়া মংগলাৰ্থক বলিস্বৰূপে 22,000 গৰু আৰু 120,000 ভেড়া ও ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু ইজৰাইলৰ সকলো সন্তানে যিহুৱাৰ গৃহৰ প্ৰতিষ্ঠা কৰিলে। সেইদিনা ৰজাই যিহুৱাৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজভাগ পবিত্ৰ কৰিছিল, কিয়নো সেই ঠাইতেই তেওঁ হোম বলি, ভক্ষ নৈবেদ্য আৰু মংগলাৰ্থক বলি তেল উৎসৰ্গ কৰিছিল। কাৰণ হোম বলি, ভক্ষ নৈবেদ্য আৰু মংগলাৰ্থক বলিৰ তেল ধৰিবলৈ যিহুৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদী সৰু আছিল। এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইজৰাইলে সমাতৰ প্ৰৱেশ স্থানৰ পৰা মিছৰ জুৰিলৈকে মহাসমাজ হৈ 7 দিন আৰু 7 দিন, মুঠতে 14 দিন আমাৰ ঈশ্বৰ যিহুৱাৰ সাক্ষাতে উৎসৱ কৰিছিল। পাছত অষ্টম দিনা তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁলোকে ৰজাক ধন্যবাদ কৰি, যিহুৱাই তেওঁ দাস দায়ুদ আৰু তেওঁ প্ৰজা ইজৰাইল লোকসকললৈ কৰা মংগলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ'ল।